জিহিজকেল একৈশ অধ্যায়। তেতিয়া জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি জিৰচালেমৰ ফাললৈ তোমাৰ মুখ কৰি পবিত্ৰ স্থানবোৰৰ ফাললৈ বাক্য বৰষুৱা। ইজৰাইলৰ দেশৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। তুমি ইজৰাইল দেশক কোৱা, জিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ বিপক্ষ, মই মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম। মই ধাৰ্মিক আৰু দুষ্ট দুয়োকো তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিম। সেইবাবে দক্ষিণৰ পৰা উত্তৰলৈকে সকলো মৈত্যৰ অহিতে মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা ওলাব। আৰু মই জিহুৱাই যে ইয়াৰ ফাকৰ পৰা মোৰ তৰোৱাল উলিয়ালো, ইয়াক সকলো মৈত্যই জানিব, ই পুনৰাই ঘূৰি নাযাব। আৰু তুমি, হে মনুষ্য সন্তান, কঁকাল ভগাকৈ হুমুনিয়াহ পেলোৱা আৰু মনৰ বেজাৰেৰে সৈতে তেওঁলোকৰ আগত হুমুনিয়াহ পেলোৱা, তেতিয়া কিয় তুমি হুমুনিয়াহ পেলাইছা? এইবুলি যেতিয়া তেওঁলোকে তোমাক সুধিব, তেতিয়া তুমি ক'বা, বাৰ্তাৰ কাৰণে, কিয়নো সেয়ে আহিছে আৰু প্ৰত্যেকৰ হৃদয় কোমল হ'ব, আটাইৰে হাত দুৰ্বল হ'ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ'ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ'ব। চোৱা, প্ৰভু জিহুৱাই কৈছে, সেয়ে আহিছে আৰু সকলো সিদ্ধ হ'ব। তেতিয়া জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰি কোৱা, জিহুৱাই এই কথা কৈছে, তুমি কোৱা, তৰোৱাল তৰোৱাল, তোমাক ধাৰ দিয়া আৰু চিকুণ কৰা হ'ব, বধ কৰিবৰ বাবে তোমাক ধাৰ দিয়া হৈছে, বিজুলীৰ দৰে হ'বৰ বাবে তোমাক চিকুণ কৰা হৈছে, তেনেহ'লে আমি জানো আমোদ প্ৰমোদ কৰিম, মোৰ পুত্ৰৰ দণ্ডডালিৰে আটাই কাঠকে তুচ্ছ কৰে, তাক হাতত ল'বৰ বাবে তেওঁ তাক চিকুণ কৰিবলৈ আজ্ঞা দিছে, বধ কৰোতাৰ হাতত দিবৰ বাবে তৰোৱালখন ধাৰ দিয়া হৈছে, এনেকি চিকুণ কৰাও হৈছে। হে মনুষ্য সন্তান, চিঞৰি কন্দন কৰা আৰু বিলাপ কৰা, কিয়নো সেই তৰোৱাল মোৰ প্ৰজা আৰু ইজৰাইলৰ আটাই বিষয়াসকলৰ ওপৰলৈ আহিল, তেওঁলোকক মোৰ প্ৰজাসকলে সৈতে তৰোৱালত সোধাই দিয়া হ'ল, এই হেতুকে তুমি নিজ কৰঙণত চপৰিওৱা, কিয়নো পৰীক্ষা কৰা হৈছে, তুচ্ছ কৰোঁতে দণ্ডডালিও যদি নাথাকে তেন্তে কি হ'ব। এইয়ে প্ৰভু জিহুৱাৰ বচন। এতেকে এই হেতুকে এতিয়া তুমি, হেই মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা আৰু হাততালি দিয়া, অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক, সেয়ে তেওঁলোকৰ ভিতৰ কোঠালিত সোমোৱা মহৎ লোকজনক সাংঘাতিক ৰূপে আঘাত কৰা তৰোৱাল, তেওঁলোকৰ হৃদয় কোমল হ'বৰ বাবে আৰু তেওঁলোকৰ উজুতি খাই পৰা লোকৰ সংখ্যা সৰহ হ'বৰ কাৰণে এই তৰোৱালখনৰ আগটো তেওঁলোকৰ আটাই নগৰ দুৱাৰৰ অহিতে স্থাপন কৰিলোঁ, হাই হাই, তাক বিজুলী যেন কৰা হ'ল, বধ কৰিবৰ কাৰণে তাক ধাৰ দিয়া হ'ল। সেই তৰোৱাল, তোমাৰ সমুদায় বল সংগ্ৰহ কৰি সোঁফালে ঘূৰা, যুগুত হৈ বাওঁফালে ঘূৰা, যিফালে তোমাৰ ধাৰ আছে তুমি সেইফাললৈ গমন কৰা, ময়ো হাততালি দিম আৰু মোৰ ক্ৰুদ্ধ মাৰ নিয়াম, মই জিহুৱাই ইয়াকেই ক'লো। পুনৰাই জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, বাবিলৰ ৰজাৰ তৰোৱালখন আহিবৰ কাৰণে তুমি দুটা পথ নিৰ্ধাৰণ কৰা, সেই দুটা পথ একেখন দেশৰ পৰা ওলাই আহিব, আৰু তুমি হাতৰ আকৃতিৰ এক চিন কাটা, নগৰ কেইখনলৈ অহা বাটৰ মূৰত তাক কাটা, তৰোৱালখন অমুনৰ সন্তানসকলৰ ৰববাৰ নগৰলৈ আহিবৰ কাৰণে এটা পথ আৰু জিহুদাৰ মাজত থকা গড়েৰে আবিত জিৰচালেম নগৰলৈ আহিবৰ কাৰণে এটা পথ তুমি আঁকা, কিয়নো বাবিলৰ ৰজাই দুই বাটৰ যোৰাত দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ'ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ দেৱতাবোৰক সুধিব আৰু মেৰৰ আগ মঙহ চাব। পাছে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হত্যাৰ বাবে হুকুম দিবলৈ, উচ্চস্বৰে জয়ধ্বনি কৰিবলৈ, দুৱাৰবোৰৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, আদাম বান্ধিবলৈ, কোট সাজিবলৈ তেওঁ সোঁ হাতত জেৰুচালেমৰ নাম উঠিল। সেই মঙ্গল চোৱা কাৰ্যটো বৃদ্ধা হ'ব বুলি বাবিলৰ ৰজাৰ আগত শপত খোৱা জেৰুচালেমৰ লোকসকলে ভাবিব। কিন্তু অৱৰোধ কৰিবলৈ যি চুক্তি তেওঁলোকে উলংঘন কৰাৰ বাবে ৰজাই তেওঁলোকক দোষাৰোপ কৰিব। এই হেতুকে প্ৰভু যীহুৱাই এই কথা কৈছে, তেওঁলোক ধৰা পৰিবৰ কাৰণে তেওঁ অপৰাধৰ সোঁৱৰণ কৰাব। তোমালোকৰ আটাই কাৰ্যৰ দ্বাৰাই তোমালোকৰ পাপবোৰ ওলাই পৰাকৈ তোমালোকৰ অপৰাধবোৰ প্ৰকাশিত হ'ব। এইদৰে তোমালোকে নিজৰ দুষ্কৰ্ম সোঁৱৰণ কৰালা আৰু তোমালোকলৈ মোৰ মনত পৰিব। এতেকে তোমালোক শত্ৰুৰ হাতত ধৰা পৰিবা আৰু তুমি সেই অখুচী আৰু দুষ্ট ইজৰাইলৰ অধিপতি যিজনৰ শাস্তিৰ কাল উপস্থিত হ'ল। হত হ'বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল। প্ৰভু যীহুৱাই এই কথা কৈছে, পাগুৰি গুচোৱা আৰু ৰাজমুকুট দূৰ কৰা, এইবোৰ আৰু একেই হৈ নাথাকিব। চাপৰক ওখ কৰা হ'ব আৰু ওখক চাপৰ কৰা হ'ব। মই সকলো নষ্ট কৰিম, নষ্ট কৰিম, নষ্ট কৰিম। চৰ্ত থকা জনা নহালৈকে নিশ্চয় এই ৰাজমুকুট আৰু নাথাকিব, আৰু তেতিয়া মই এইবোৰ সেইজনাকহে দিম। হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যীহুৱাই এইদৰে কৈছে, অমুনৰ সন্তানসকলৰ আৰু তেওঁলোকে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে। এখন তৰোৱাল ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে, গ্ৰাস কৰিবলৈ, বিজুলী স্বৰূপ হ'বলৈ হত্যাৰ কাৰণে তাক সজা হৈছে। তেওঁলোকে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত আৰু তোমাৰ পক্ষে মিছা মংগল চোৱাত হত হ'বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ সেই অন্তজনক অপৰাধৰ সময়ৰ দিন উপস্থিত হ'ব। তুমি তাক ফাকত পুনৰাই সুমুওৱা, তোমাৰ সৃষ্টি কৰা ঠাইত তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম আৰু মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম। মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকসকলৰ হাতত তোমাক শোধাই দিম। তুমি জুই খৰিস্বৰূপ হ'বা, দেশৰ মাজত তোমাৰ ৰক্তপাত হ'ব, তোমাক আৰু সোঁৱৰণ কৰা নাযাব, কিয়নো মই যীহুৱাই ইয়াকে ক'লো।